আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰাজজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নিৰ্মল ঘূৰ্ণী বতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ ভালেমান অঞ্চল প্লাবিত, জলসম্পদ মন্ত্ৰী পি জি হাজৰিকাৰ বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি, অন্তিম দিনটোত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱত আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওড়িশাত নিৰ্বাচনী প্ৰচাৰ, চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতি 7% হাৰত বৃদ্ধি পাব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2023-24 পৰ্যটন বৰ্ষৰ বাবে কাইলৈৰ পৰা বন্ধ, আৰু কামৰূপ জিলাৰ মিৰ্জাত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা 28 লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন। ৰাজ্যখনত শেহতীয়াভাৱে ৰিমাল ঘূৰ্ণী বতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাবিত কৰিছে। ৰাজ্যৰ কমেও 8 জিলা নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট আৰু কাৰ্বি আংলঙৰ 143 গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত 26,000 অধিক লোক আৰু 197 হেক্টৰ কৃষিভূমি ক্ষতিৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বানে কেইবাটাও পথ প্লাবিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। ইফালে কাছাৰ জিলাৰ নগৰাঞ্চলত হোৱা বানৰ ফলত শিলচৰৰ 4,000+ লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলাখনত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজিও ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজি দিনৰ ভাগত হোৱা এজাক ধুমুহা বৰষুণৰ ফলত অঞ্চলটোত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাই কেইবাটাও বাসগৃহ, মোবাইলৰ টাৱাৰ আদিৰ ক্ষতি কৰাৰ লগতে যোগাযোগ ব্যৱস্থা ব্যাহত কৰে। বিশেষকৈ ভুৱাকাটা, কালাপানী, কুকুৰমাৰা, ঠেকামাৰী, ফুলেশ্বৰ আৰু পাথৰীয়া গাঁও পঞ্চায়ত এলেকাত ধুমুহাত বহু লোক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ইপিনে হাতশিঙিমাৰী বানকাছৰ সংযোগী পথত গছ উভালি পৰি যাতায়াত ব্যৱস্থা ব্যাহত হয়। জিলাখনৰ বিভিন্ন স্থানত বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগানো ব্যাহত হৈ আছে। ইফালে হাতশিঙিমাৰীৰ সমীপৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কালাৰিয়াল গাঁত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সমস্যাৰ সৃষ্টি কৰিছে। হাতশিঙিমাৰীৰ পৰা ভাৰত বাংলাদেশ সীমান্ত সংযোগী একমাত্ৰ পথটো খহনীয়াত জাহ যোৱাৰ আশংকাই দেখা দিছে। ইফালে সীমান্ত অঞ্চলৰ এই খহনীয়াই নিৰাপত্তাৰ প্ৰতিও সাবুকিৰ সৃষ্টি কৰিছে। আনহাতে নগাঁও জিলাৰ কামপুৰ, ৰাজচক্ৰৰ 20খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে। মথাউৰি, চিগি গাঁওসমূহত পানী সোমোৱাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ বিপদৰ সন্মুখীন হৈছে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াই এইদৰে কয়।
নগাঁও জিলাৰ কামপুৰ ৰাজচক্ৰৰ অধীনৰ বিস্তীৰ্ণ অঞ্চলত কপিলী নৈ বাঢ়নি বেয়া সংহাৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ কালি নিশা কামপুৰৰ পতিয়াপামৰ বাথৰিটো বাঢ়নি পানীয়ে ছিঙি নিয়াৰ ফলত কামপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰাত অঞ্চলবাসীয়ে বিলাত বিপত্তি নোহোৱা হৈছে। সম্প্ৰতি কামপুৰ চাইবুক গাঁৱৰ সম্পূৰ্ণ পানী কবলত পৰিছে। চাইবুক গাঁৱৰ কেইবাখনো বিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰটো এতিয়া পানীৰ তলতে আছে। কপিলী নৈ পানী বাঢ়ি থকাৰ পৰিপ্ৰেক্ষিতত কামপুৰৰ বাৰেগুগা গাঁৱৰ মাথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিছে। ইপিনে কামপুৰ যমুনামুখ পথৰ সৰিয়হতলীত কপিলী নৈ ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে কালি নিশাৰ ভাগত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহে সৰিয়হতলী খহনীয়া এলেকা পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিভাগৰ বিষয় কৰ্মচাৰীসকলক মাথাউৰিটো সুৰক্ষিত কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে ফেনে ফুটুকাৰে বাঢ়ি আহিছে কপিলী উপনৈ নিশাৰী নদীও। সমগ্ৰ কামপুৰ ৰাজচক্ৰৰ অধীনৰ গাঁওসমূহ কপিলী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ স্বাৰ্থত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহে আজি এক নিৰ্দেশযোগে সংশ্লিষ্ট ৰাজচক্ৰৰ অধীনৰ 39খন বিদ্যালয় আজি দিনটোৰ বাবে বন্ধ ঘোষণা কৰিছিল। আনহাতে আজি বিয়লি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহে কামপুৰৰ চাংচকী আৰু বকুলগুৰি বান পৰিস্থিতি বুজ লোৱাৰ লগতে দুটা উদ্ধাৰকাৰী দলত বানপীড়িতসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য আগবঢ়োৱাৰ নিৰ্দেশ দিয়ে। ইপিনে কপিলী নদীৰ জলপৃষ্ঠ বাতৰি লিখা পৰ্যন্ত বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে। আজি বিয়লি কপিলী নদীৰ জলপৃষ্ঠ 1.92 মিটাৰ বিপদসীমাৰ ওপৰেদি বৈ থকা পৰিলক্ষিত হৈছে।
ইপিনে কৰিমগঞ্জৰ বিভিন্ন অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। বদৰপুৰৰ কান্দিগ্ৰাম এলেকাত চিগা মথাউৰিৰে পানী সোমোৱাৰ ফলত কেইবাখনো গাঁও প্লাবিত হৈছে। বৰাকৰ কান্দিগ্ৰামত বৰাকৰ বানে 50,000 লোকক গৃহহীন কৰাৰ উপক্ৰম হৈছে বুলি প্ৰকাশ কৰা হৈছে। নয়নপুৰৰ বৰষুণৰ ফলত উন্নয়নৰ খাণ্ডং বান্ধৰ 7খন শ্লুইছ গেট খুলি দিয়াৰ ফলত কপিলী নৈৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। হাইলাকান্দি জিলাৰ বিভিন্ন অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। জিলাখনৰ লক্ষীনগৰ আৰক্ষী চকী সম্পূৰ্ণৰূপে বুৰ যোৱাৰ ফলত এখন বিদ্যালয়ত অস্থায়ীভাৱে আৰক্ষী চকী স্থাপন কৰা হৈছে। জলসম্পদ মন্ত্ৰী পি জি হাজৰিকাই আজি বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ শিলচৰৰ শিৱবাৰী পথ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কৰিমগঞ্জ জিলাৰ ইছাগঞ্জ গাঁৱত লংগাই নৈৰে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয়। তেওঁ জলসম্পদ বিভাগৰ অভিযন্তাসকলক 15 দিনৰ ভিতৰত মথাউৰিৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। বৰাক উপত্যকাৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত আমাৰ হাইলাকান্দিৰ সংবাদদাতা নীলোৎপল দেৱে এইদৰে কয়।
বরাকবির থাকা তিনি জেলা কাছার করিমগঞ্জ আর হাইলাকান্দি জেলার বান পরিস্থিতি ক্রমে জটিল হয়ে পড়েছে। ধারাসার বরষুণের ফলত বরাকবির থাকার প্রধান নদী উপনদী সমূহের জলস্তর বর্তমান বিপদসীমার উপরে প্রবাহিত হয়েছে, যার ফলস্বরূপে নতুন নতুন গাঁও নতুন নতুন অঞ্চল বানর কবলত পড়েছে। বরাকবির থাকার মাঝেরে যাওয়া 37 নম্বর রাষ্ট্রীয় ঘাইপথের 5 গ্রাম আর শালচাপড়া বর্তমান জলমগ্ন হয়ে পড়েছে, ফলস্বরূপে যান চলাচল ব্যবস্থাও স্তব্ধ হয়ে পড়েছে। হাইলাকান্দি জেলা প্রশাসনে এতিয়ালৈকে 12খন, করিমগঞ্জ জেলা প্রশাসনে 22খন আর কাছাড় জেলা প্রশাসনে এতিয়ালৈকে 25খন আশ্রয় শিবির মুক্তি করেছে। হাইলাকান্দির জেলা আয়ুক্ত NH গৌতমে আজি বান কবলিত অঞ্চল সমূহ পরিদর্শন করে বানাক্রান্ত সকলের বুঝ লয়। ইপিনে আয়ুক্তজনে সংবাদ মাধ্যমক দিয়া তথ্য অনুসরি হাইলাকান্দি জেলার বান পরিস্থিতি বর্তমান নিয়ন্ত্রণাধীন আছে আর হাইলাকান্দি জেলা প্রশাসনে ইতিমধ্যে সকল ধরনের ব্যবস্থা করেছে যাতে বানাক্রান্ত লোক সকল আশ্রয় শিবিরত কোনো অসুবিধার সম্মুখীন নহয়।
লোকসভা নির্বাচনের সপ্তম পর্যায়ের বাবে প্রচার অভিযানের আজি সন্ধিয়া সামৰণি পৰে। দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত এই পৰ্যায়ত 15 জনক ভোট গ্ৰহণ কৰা হ'ব। নির্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ হুঁচিয়াৰপুৰত নির্বাচনী প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে নির্বাচনী সভাত কংগ্ৰেছ দল আৰু INDA মিত্ৰজোঁটে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে বুলি সমালোচনা কৰি কয় যে বিৰোধী দলটোৱে ৰাজনীতিৰ বাবে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত বিৰোধিতা কৰিছিল। লগতে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু কয় যে দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ পৰা কোনেও সংৰক্ষণ কাঢ়ি নিব নোৱাৰে। সংৰক্ষণৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ নীতি অতি গৰ্হিত বুলিও তেওঁ মন্তব্য কৰে। তেওঁলোকে দলিত অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ সংৰক্ষণ কাহিনী কেৱল ধৰ্মীয় সংখ্যালঘু লোকক দিব বিচাৰে আৰু এয়া দেশক ধৰ্মৰ ভিত্তিত বিভাজন কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ বুলিও তেওঁ মন্তব্য কৰিছে। কংগ্ৰেছৰ এনে নীতি বিজেপিয়ে উদগাই দিয়াৰ বাবে কংগ্ৰেছে বিজেপিক সমালোচনা কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে। পঞ্জাৱত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰে কন্যাকুমাৰীত উপস্থিত হয়। শ্ৰীমোদীয়ে প্ৰথমে ভাগৱতী মন্দিৰ দৰ্শন কৰে, তাৰ পাছত তেওঁ স্বামী বিবেকানন্দ স্মাৰক দৰ্শন কৰে। এই স্থানতে তেওঁ তিনিদিনৰ বাবে ধ্যানত বহিব। এক জুনৰ দিনা ধ্যান সামৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এখন বিশেষ বিমানেৰে ত্ৰিবান্দ্ৰমলৈ উভতি আহিব। হিমাচল প্ৰদেশৰ 4টা সংসদীয় সমষ্টি আৰু 6টা বিধানসভা সমষ্টিতো পৰহিলৈ ভোটগ্ৰহণ হ'ব। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে বিজেপি, কংগ্ৰেছকে ধৰি আন আন দলসমূহৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীয়ে মাণ্ডিত সংসদীয় সমষ্টিৰ কৰ্চগত বিজেপিৰ প্ৰাৰ্থী কংগনা ৰাণাৱতৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে কুল্লু সমষ্টিৰ ধলপুৰত এখন নিৰ্বাচনী জনসভাত ভাগ লোৱাৰ লগতে হামিৰপুৰ সমষ্টিৰ খৱাৰীনত আন এখন নিৰ্বাচনী সভাত ভাগ লৈ বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ হৈ প্ৰচাৰ চলায়। ওড়িশাৰ 6টা সংসদীয় সমষ্টিৰ লগতে ৰাজ্যখনৰ 42টা বিধানসভা সমষ্টিতো পৰহিলৈ ভোটগ্ৰহণ হ'ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ওড়িশাৰ বালাছৰ লোকসভা সমষ্টিৰ চিমুলিয়াত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ৰাজ্যখনৰ শাসকীয় দল বিজেডি আৰু বিজেপিৰ মাজত ৰাজনৈতিক মুনাফাৰ বাবে ভিতৰি বুজা পৰা থকাৰ অভিযোগ তোলে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে 42টাকৈ গোচৰ ৰুজু হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বুজা পৰা থকাৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক কেইবাটাও কেলেংকাৰীৰ সৈতে জড়িত হোৱাৰ সত্বেও কোনো এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই বুলিও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে। আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে হিমাচল প্ৰদেশৰ চিমলা সংসদীয় সমষ্টিৰ অন্তৰ্গত চলানত নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতি 7% হাৰত বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰিছে। 2023-24 বিত্তীয় বৰ্ষত অবিৰত প্ৰত্যাহ্বানৰ মাজতো অৰ্থনীতিয়ে প্ৰদৰ্শন কৰা স্থিতিস্থাপকতালৈ লক্ষ্য ৰাখি এই অনুমান কৰা হৈছে। ৰিজাৰ্ভ বেংকে আজি প্ৰকাশ কৰা প্ৰতিবেদনত যোৱা বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চ পৰ্যন্ত কেন্দ্ৰীয় বেংকৰ কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুসৰি চলিত বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ প্ৰায় 7% হ'বগৈ। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2023-24 পৰ্যটন বৰ্ষৰ কাইলৈ অন্ত পৰিব। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনত কাইলৈৰ পৰা হাতী চাফাৰী, জীপ চাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে। কামৰূপ জিলাৰ মিৰ্জাত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা শিশুসহ 28 জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত 12 জনক জৰুৰীকালীনভাৱে চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। জানিব পৰা মতে যোৱা 28 মে'ত মিৰ্জাৰ জাৰুবৰীৰ চনপাৰাত এটা পৰিয়ালৰ প্ৰসাদ খোৱাৰ পাছতেই বহুলোক অসুস্থ হৈ পৰে। অসুস্থসকলক আজাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত 21 জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ পাছত আৰু 7 জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চাৰি দিনত দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিন। দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যৰ 14টা সংসদীয় সমষ্টিতো হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পৰ্কে কাইলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এখন সংবাদমেল সম্বোধন কৰিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দিছপুৰৰ জনতা ভৱনত 11:30 বজাত সংবাদমেলখন সম্বোধন কৰিব। অসম আৰক্ষীয়ে সামাজিক মাধ্যমক ব্যৱসায়িক উদ্দেশ্যৰে ব্যৱহাৰ কৰি লাভ অৰ্জন কৰাৰ অভিযোগত এগৰাকী মহিলা আৰক্ষীক দায়িত্বৰ পৰা নিলম্বন কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰী বিষয়ে এনেধৰণৰ ব্যৱসায়িক কাৰ্যকলাপ চলোৱাটো নীতি বহিৰ্ভূত কাৰ্য। আৰক্ষীয়ে এই সত্যতাৰ সম্ভেদ পোৱাৰ লগে লগেই মহিলা আৰক্ষীগৰাকীৰ কাৰ্যৰ সত্যাসত্য নিৰূপণ কৰাৰ পাছতেই তেওঁক নিলম্বন কৰে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে আৰক্ষীৰ লোকসকলক চৰকাৰ, বিভাগীয় নীতি আৰু আইন বিৰোধী কাৰ্যৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ নকৰিবলৈ ইতিপূৰ্বে সকীয়াই দিয়া হৈছে। সঞ্চালক প্ৰধানগৰাকীয়ে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়। দৰং জিলাৰ দলগাঁও ৰাষ্ট্ৰীয় ঘাইপথত আজি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ভাং জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এখন ই ৰিক্সাত 2টা মোনাত অনাৰ অৱস্থাত 50 কিলোগ্ৰামৰো অধিক ওজনৰ ভাংখিনি আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে 1 জন লোকক গ্ৰেপ্তাৰ কৰিছে। অহা 21 দিনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি তেজপুৰত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে যোগ দিৱসৰ পূৰ্বে 7দিনীয়াকৈ এটা কাৰ্যসূচীও জিলাখনত গ্ৰহণ কৰা হ'ব। এই বৈঠকত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা আয়ুষৰ সঞ্চালকৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। বৈঠকত প্ৰকাশ কৰা মতে 14 জুনৰ পৰা 20 জুনলৈ জিলাখনত যোগ দিৱসৰ প্ৰস্তুতি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। জিলাখনৰ নিৰ্বাচিত কেইটামান স্থানত এই কাৰ্যসূচী লোৱা হ'ব বুলিও প্ৰকাশ কৰা হয়। আজিৰ বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া, যোগাভ্যাস সংস্থাৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী সংগঠনৰ সদস্য আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংচালিত সীমা শুল্ক বিভাগে চলোৱা অভিযানত হাতীদাঁতসহ এটা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাংচালিৰ কমাৰপুখুৰী চাৰিআলিত অভিযানকাৰী দলটোৱে 2টা হাতীদাঁতৰ সৈতে লোকজনক কৰায়ত্ব কৰে। জব্দ কৰা হাতীদাঁত দুটাৰ ওজন 27 কিলোগ্ৰাম বুলি প্ৰকাশ কৰা হৈছে। প্ৰয়াত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ 3বাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰঙিয়াত আজি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অগপ দলৰ জিলা সমিতিয়ে ৰঙিয়া প্ৰগতি সংঘৰ বাকৰিত আয়োজন কৰা অনুষ্ঠানটোত প্ৰয়াত বড়োৰ পৰিয়ালবৰ্গৰ লগতে অগপ আৰু বিজেপিৰ বহুকেইগৰাকী মন্ত্ৰী, বিধায়ক তথা স্থানীয় লোকে অংশগ্ৰহণ কৰে। অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰয়াত নেতাগৰাকীক স্মৰণ কৰি অনাগত সময়ত তেখেতে দেখুৱাই থৈ যোৱা পথেৰে আগুৱাই যোৱাৰ সংকল্প লয়। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই প্ৰয়াত বড়োৰ স্মৃতি যুগমীয়াকৈ ৰাখিবলৈ এটা প্ৰতিমূৰ্তিৰ লগতে এটা পুথিভঁৰাল গঢ়ি তুলিব বুলি স্মৃতিচাৰণ সভাখনতে ঘোষণা কৰে। সভাখনত প্ৰয়াত বড়োৰ অন্তিম সময়ছোৱাত সহায় আগবঢ়োৱা আৰু যত্ন লোৱা লোকসকলক অগপ দলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাখনত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, তামোলপুৰৰ বিধায়ক জলেন দৈমাৰীকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰী, গৃহিণী তথা মহিলা কৰ্মচাৰীসকলৰ মাজত মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত ল'বলগীয়া চাফ চিকুণতা আৰু সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। সভাখনত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ মুস্কুৰা আহমেদ হক, বিলাসীপাৰা দীপৰকুটি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মুৰ্তাজা জামান আৰু ৰাণীগঞ্জ চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ হেমাংগ দাসে মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত হ'ব পৰা সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ব্যাখ্যা কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰিমাল ঘূৰ্ণী বতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ ভালেমান অঞ্চল প্লাবিত। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। লোকসভা নিৰ্বাচনৰ 7ম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি। অন্তিম দিনটোত বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ পঞ্জাৱত আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ। চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতি 7% হাৰত বৃদ্ধি পাব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2023-24 পৰ্যটন বৰ্ষৰ বাবে কাইলৈৰ পৰা বন্ধ। আৰু কামৰূপ জিলাৰ মিৰ্জাত খাদ্য বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা 28 জন লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।